এয়া আকাশবাণী গুৱাহাটী পৰজনীয় সময়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি গুৱাহাটীৰ লাচিতঘাটত ব্ৰহ্মপুত্ৰ দ্বীপস্তম্ভৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ'ব। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে তথা 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা এই প্ৰকল্পই বগীবিল, পাণ্ডুঘাট, বিশ্বনাথঘাট আৰু শিলঘাটক সামৰি ল'ব। এই দ্বীপস্তম্ভই ব্ৰহ্মপুত্ৰৰে সুৰক্ষিত আৰু নিৰবিচ্ছিন্ন জাহাজ চলাচল, ৰাষ্ট্ৰীয় জলপথ 2ৰ যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, নদী ক্ৰুজ পৰ্যটন তথা স্থানীয় উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টি সুনিশ্চিত কৰিব। আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা আৰু চৰণ বড়োৰ লগতে সাংসদ বিজুলী কলিতা মেধি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থকাৰ কথা। ধেমাজিত আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা উলিওৱা হ'ব। গোগামুখৰ পৰা এই যাত্ৰা ধেমাজি চিচিবৰ গাঁও হৈ জোনাই বিধানসভা সমষ্টিত অন্ত পৰিব। এই উপলক্ষে কালি বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত মন্ত্ৰী ডাঃ অনুজ পেগুৱে, সাংসদ প্ৰদান বৰুৱা প্ৰমুখ্যে বিজেপি মিত্ৰজোঁটৰ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এখন সংবাদমেলত ভাগ লয়। ডাঃ পেগুৱে উন্নয়ন, সুশাসন আৰু জলকল্যাণৰ ধাৰা অব্যাহত ৰখাৰ বাবে এই যাত্ৰাত সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
এটা নিৰবিচ্ছিন্ন যাত্ৰা ধেমাজিৰ এটা সীমাৰ পৰা আন এটা সীমালৈ 130 কিলোমিটাৰ, এইটো সম্ভৱ নহয়। সেইকাৰণে গোগামুখ, ধেমাজি, চিচি বৰগাঁও, কোলাজান, জোনাই লিংক ৰোড, চিমেণ্ট চাপৰি আৰু জোনাই, এই স্থানকেইটাতে বিশাল ৰোড শ্ব' অনুষ্ঠিত আৰু ইয়াৰ কাৰণে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে 10টা বজাৰ পৰা 10টা 45 মিনিটলৈ গোগামুখ, ইয়াৰ পাছত 11টা 15ৰ পৰা 12টালৈ ধেমাজি, 12:30ৰ পৰা 1টা 15লৈ চিচি বৰগাঁও, 1:30 বজাৰ পৰা 2টা 15লৈ কোলাজান, 2:30 বজাৰ পৰা 3:15 মিনিটলৈ সেইটো চিলাপথাৰ অৰ্থাৎ জোনাই লিংক ৰোডত হ'ব, চিলাপথাৰ জোনাই লিংক ৰোডত। তাৰ পৰা 3:15ৰ পৰা 15 মিনিট সময় লাগিব তেখেত চিমেণ্ট চাপৰি গৈ পাওঁতে। চ' 3:30, 3:30ৰ পৰা 4:30লৈকে চিমেণ্ট চাপৰি, ইয়াৰ পাছত তেখেতে জোনাইত গৈ পাব, জোনাইত 5 বজাৰ পৰা 6:30 বজালৈ আমি জোনাইত তেখেতৰ কাৰ্যসূচী ৰাখিছো।
জন আশীৰ্বাদ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ধেমাজি আৰক্ষীয়ে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ধেমাজি, গোগামুখ আৰু লখিমপুৰ অভিমুখী জোনাই আৰু চিলাপথাৰ ফালৰ পৰা অহা বাহনসমূহ পুৱা 8 বজাৰ পৰা কলাজান, ঢকুৱাখনা সংযোগী পথেৰে যাবলৈ নিৰ্দেশ দিয়া হৈছে। একেদৰে গোগামুখৰ পৰা ধেমাজি, জোনাই আৰু চিলাপথাৰলৈ যোৱা বাহনসমূহক ঢকুৱাখনা পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ইপিনে আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণৰ বাবে অহা লোকসকলক তেওঁলোকৰ বাহনসমূহ আন্তঃজিলা বাছ আস্থান, টেলিজান, DRDS চৌহদ, ধেমাজি কোৰ্টফিল্ড, ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ, পুৰণি বাছ আস্থান আৰু ৰং ছটিওৱা পথাৰকে ধৰি নিৰ্ধাৰিত স্থানত পাৰ্কিং কৰিবলৈ কোৱা হৈছে। 2021 চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত মেধাৰ ভিত্তিত 1,58,380 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে অসম, অসামৰিক সেৱা আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত 284 গৰাকী প্ৰাৰ্থী আৰু ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত বৈজ্ঞানিক বিষয়া হিচাপে নিৰ্বাচিত 5 গৰাকী প্ৰাৰ্থী কালি নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ফলাফল ঘোষণাৰ প্ৰায় 2 সপ্তাহৰ ভিতৰতেই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰি স্বচ্ছতা বৰ্তাই ৰখাটো নিশ্চিত কৰা হৈছে। ৰাজ্য চৰকাৰে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ সংস্কাৰ সাধন কৰি দুৰ্নীতিমুক্ত কৰাত সফল হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই এই অনুষ্ঠানতেই স্বাগত সতীৰ্থ পৰ্টেলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত পাৰস্পৰিক বদলীকৰণ পত্ৰ বিতৰণ কৰি পূৰ্বৰ তুলনাত বৰ্তমান বদলীকৰণ প্ৰক্ৰিয়া যথেষ্ট সৰল হৈ পৰা বুলি মন্তব্য কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বন বিভাগৰ বাবে 143খন নতুন বাহনো মুকলি কৰে। এই পদক্ষেপে বন নিৰীক্ষণ কাৰ্যত বিশেষভাৱে সহায় কৰি ৰাজ্যখনৰ বৰ্ণাঢ্য জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে এখন স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পূৰণ কৰিব বুলি আশা কৰা হৈছে। নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰবিল গাঁও পঞ্চায়তৰ নখটীয়া সোণোৱাল গাঁৱৰ নৱনিৰ্মিত খ্ৰিং খ্ৰিং বাইথ দেৱতাৰ আদৰণি তৰণ কালি বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে। বিধায়কগৰাকীয়ে 5 লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নপমুৱা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ আধাৰশিলাও স্থাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।